এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি কেইদিনমানৰ পাছতেই ভাৰতৰ কেইবাখনো ৰাজ্যত আৰম্ভ হ'বলগীয়া নৱবৰ্ষৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। দেশ বিদেশৰ শ্ৰোতাৰ আগত মনৰ ভাৱ ব্যক্ত কৰি শ্ৰীমোদীয়ে কয় যে দেশৰ বিভিন্ন ৰাজ্যত বিশেষকৈ কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত উগাদি উৎসৱ পালন কৰা হৈছে। আজি মহাৰাষ্ট্ৰত পালন কৰা গুড়ি পড়োৱা উৎসৱৰ কথা উল্লেখ কৰি তেওঁ কয় যে বিচিত্ৰতাৰে ভৰা আমাৰ দেশত কেইদিনমানৰ পাছতে অসমত ৰঙালী বিহু, পশ্চিমবংগত পহিলা বৈশাখ আৰু কাশ্মীৰত নৱৰেহ উৎসৱ পালন কৰা হ'ব। কাইলৈ পালন হ'বলগীয়া ঈদ উৎসৱৰ বিষয়ে উল্লেখ কৰি তেওঁ এই উৎসৱসমূহৰ বাবে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। মন কী বাত অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে ছাত্ৰ ছাত্ৰীসকলে শিকিবৰ বাবে বৰ্তমান বহু নতুন নতুন উপায় উলিয়াইছে। কোনোৱে প্ৰযুক্তি শিবিৰৰ আয়োজন কৰিছে য'ত ছাত্ৰ ছাত্ৰীয়ে এপ বনাবলৈ শিকাৰ লগতে অপেন চ'ৰ্চ ছফ্টৱেৰ সম্পৰ্কেও জানিব পাৰে বুলি তেওঁ কয়। সেইদৰে গৰম বন্ধৰ সময়ছোৱাত পৰিৱেশ, নাটক, নেতৃত্ব আদি বিভিন্ন বিষয়ৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হোৱা সন্দৰ্ভতো প্ৰধানমন্ত্ৰীগৰাকীয়ে মন কী বাত অনুষ্ঠানত উল্লেখ কৰে। কোনো সংগঠন, বিদ্যালয় বা সামাজিক সংস্থাই যদি এনে কাৰ্যৰ আয়োজন কৰিছে তেনেহলে সেই কথা হেচটেগ মাই হলিডেজৰ জৰিয়তে প্ৰচাৰ কৰিবলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে অনুৰোধ জনাইছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে বৰষুণৰ পানী সংৰক্ষণ কৰাৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে জলশক্তি মন্ত্ৰালয়ৰ লগতে বিভিন্ন সংগঠনে পানী সংৰক্ষণৰ বাবে কাম কৰিবলৈ প্ৰস্তুতি চলাইছে। দেশত হাজাৰ হাজাৰ কৃত্ৰিম পুখুৰী, চেকডম, বৰৱেল ৰিচাৰ্চ আৰু কমিউনিটি চকপিট নিৰ্মাণ কৰা হৈছে। এই বছৰো পানী সংৰক্ষণৰ বাবে কেটছ দ্য ৰেইন অভিযানৰ প্ৰস্তুতিৰ বিষয়ে প্ৰকাশ কৰি তেওঁ কয় যে এই অভিযান চৰকাৰৰ নহয় বৰং ৰাইজৰহে। পবিত্ৰ ৰমজান মাহৰ ৰোজাৰ অন্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলে কাইলৈ ঈদ উল ফিতৰ উদযাপনৰ বাবে সাজু হৈছে। ঈদ উল ফিতৰ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে। কাইলৈ সমূহীয়া নামাজৰ বাবে মছজিদ আৰু ঈদগাহসমূহ সজাই তোলা হৈছে। তদুপৰি বাসগৃহসমূহো আটক ধুনীয়াকৈ সজাই তোলাৰ উপৰি অতিথিক আপ্যায়নৰ বাবে ঘৰে ঘৰে সুস্বাদু খাদ্য সম্ভাৰ প্ৰস্তুত কৰা হৈছে। গুৱাহাটী মহানগৰীৰ ফাঁচীবজাৰ, গণেশগুৰি, হাতীগাঁওকে ধৰি বিভিন্ন অঞ্চলৰ বজাৰসমূহত ঈদৰ সামগ্ৰী ক্ৰয় কৰাৰ বাবে জনসাধাৰণে ভিৰ কৰা পৰিলক্ষিত হৈছে। ৰাজ্যৰ অন্যান্য জিলাৰ লগতে শিৱসাগৰ জিলাৰ বিভিন্ন অঞ্চলত ঈদ উল ফিতৰ উপলক্ষে ব্যাপক উৎসাহ উদ্দীপনাই বিৰাজ কৰিছে। শিৱসাগৰ নগৰ আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ ঈদগাহসমূহৰ লগতে জুম্মা মছজিদ সজাই পৰাই তোলা হৈছে। ৰাজ্য চৰকাৰৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ডিব্ৰুগড় জিলাৰ দুলিয়াজান সমজিলাৰ অন্তৰ্গত জালনী চাহবাগিচাৰ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত ভৱনৰ শুভ উদ্বোধন কৰে। অনুষ্ঠানত দুলিয়াজানৰ বিধায়ক তেৰছ গোৱালা, দুলিয়াজান সমজিলাৰ আয়ুক্ত অংকুৰ দাসৰ লগতে শিক্ষা বিভাগৰ বিষয়া, কৰ্মচাৰী, শিক্ষক, শিক্ষয়িত্ৰী আৰু অভিভাৱক উপস্থিত থাকে। অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ সম্প্ৰচাৰো কৰা হয়। গোলাঘাট জিলাৰ খুমটাইৰ ঐতিহাসিক হেনচুৱা বৰনামঘৰৰ ২০০ বছৰীয়া জয়ন্তী উপলক্ষে তিনিদিনীয়াকৈ আয়োজিত বৰ্ণিল কাৰ্যক্ৰমৰ আজি সামৰণি পৰে। আজি মুকলি সভাত প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নীতুমণি শইকীয়াই নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে। ১৮২৫ চনতে প্ৰতিষ্ঠা লাভ কৰা খুমটাইৰ ঐতিহাসিক হেনচুৱা গাঁৱৰ গৰিমামণ্ডিত বৰনামঘৰত ২০০ বছৰীয়া জয়ন্তী উপলক্ষে সাহিত্য সংস্কৃতিৰ বিভিন্ন প্ৰতিযোগিতা, ধৰ্মালোচনী সভা, সাংস্কৃতিক অনুষ্ঠানকে ধৰি বৰ্ণিল কাৰ্যসূচীৰে হেনচুৱা বৰনামঘৰ মুখৰ হৈ পৰে। জয়ন্তী উপলক্ষে উলিওৱা শোভাযাত্ৰাত অসমৰ বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰ ছবি উপস্থাপন কৰা হৈছে। মুকলি সভাত ৰসময়ী শীৰ্ষক এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ ৰূপায়ণ সন্দৰ্ভত কালি যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয়। সভাত এই অভিযানৰ বিভিন্ন দিশ সম্পৰ্কে জিলা আয়ুক্তই সংশ্লিষ্টসকলৰ সৈতে বিশদভাৱে আলোচনা কৰে। সভাত জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ মহাপ্ৰবন্ধককে ধৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। কৰ্মৰত অৱস্থাত সাংবাদিকৰ সুৰক্ষা লাভৰ বাবে এখন আইন প্ৰণয়নৰ দাবীৰে আজি গুৱাহাটীত এখন সাংবাদিকৰ সভা অনুষ্ঠিত হয়। গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত এই সভাত উপস্থিত থকা প্ৰায় সকলো সাংবাদিকে নিজৰ অভিমত প্ৰকাশ কৰে। সভাত সাংবাদিকৰ নিৰাপত্তা আৰু সুৰক্ষাৰ বিষয়টো বিতংভাৱে আলোচনা কৰা হয়। সভাই সাংবাদিকৰ কৰ্মৰত অৱস্থাত সুৰক্ষাৰ আইন প্ৰণয়নৰ বাবে দাবী জনায়। লগতে সংবাদ সংগ্ৰহ কৰিবলৈ যাওঁতে কাম কৰি থকা প্ৰতিষ্ঠানৰ পৰিচয় পত্ৰ, সাংবাদিকজনৰ কোনো স্বীকৃতিপ্ৰাপ্ত সাংবাদিক সংগঠনৰ পৰিচয় পত্ৰক মান্যতা প্ৰদান কৰিবলৈ দাবী জনোৱা হয়। সংবাদ সংগ্ৰহৰ বাবে যোৱাৰ সময়ত সাংবাদিকজনৰ যিকোনো ক্ষতি হলে যি ঠাইলৈ বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল তাৰ কৰ্তৃপক্ষই ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিবলৈও সভাত দাবী জনোৱা হয়। সাংবাদিকে পাব লগা মৌলিক সুবিধা, বিশেষকৈ মহিলা সাংবাদিকৰ বাবে বিশেষ সুবিধা প্ৰদান কৰাৰ দাবীত প্ৰস্তাৱ গ্ৰহণ কৰা হয়। মুক্ত সাংবাদিকসকলেও যাতে সংবাদ সেৱা কৰি যাব পাৰে তাৰ ব্যৱস্থা কৰিবলৈ সভাই চৰকাৰক দাবী জনায়। সন্ধিয়াৰ উজনি অসমৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 বজাত।